শ্ৰী সুধাংশু ঢুলীয়া, মুখ্য ন্যায়াধীশ। সংক্ষিপ্ত বৃত্তান্ত। মাননীয় ন্যায়াধীশ শ্ৰীযুত সুধাংশু ঢুলীয়াৰ জন্ম হয় 1960 চনৰ 10 আগষ্টত। আৰম্ভণিতে তেওঁ দেৰাদুন, এলাহাবাদ আৰু লক্ষ্ণৌৰ পৰা স্কুলীয়া শিক্ষা আহৰণ কৰে আৰু 1981 চনত এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। 1983 চনত আধুনিক ইতিহাস বিষয়ত তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু 1986 চনত আইনৰ স্নাতক ডিগ্ৰী LLB লাভ কৰে। আৰম্ভণিতে তেওঁ এলাহাবাদ উচ্চ ন্যায়ালয়ত দেৱানী আৰু সাংবিধানিক বিষয়ত ওকালতি কৰিছিল। পিছৰ পৰ্যায়ত তেওঁ নৈনিতালত নতুনকৈ স্থাপন হোৱা উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ত ওকালতি আৰম্ভ কৰে। 2004 চনৰ জুন মাহত তেওঁ জ্যেষ্ঠ অধিবক্তা হিচাপে স্বীকৃতি লাভ কৰে। 2008 চনৰ 1 নৱেম্বৰত তেওঁ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। 10 জানুৱাৰী 2021 তাৰিখে তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে।